ছবিৰে যে লোকমানকু দেখুছ সেনে যীশুকৰ বন্ধু। যীশু স্বৰ্গক যাই কিন্তু সেই তাৰ বন্ধু মানুহ কৈ যায় যে মু মোৰ আত্মা পঠাইবি। তহিৰে এক পবিত্ৰ জীৱন কাটিবাৰে সে তুমমানক সাহায্য কৰিবে। চিত্ৰৰে দেখা যাওঁ কিপৰি এই লোক মানে গোটেই বড় শব্দ শুণিলে ও স্বৰ্গৰু অগ্নিস্বৰূপে পবিত্ৰ আত্মা আছি সেমানক জীৱনক পূৰ্ণ কলা। সেমানে ঈশ্বৰৰ পছে পছে চলিবাই সেইদিন ঠাৰ শক্তিপ্ৰাপ্ত হলে। যে যীশুকৰ বাধ্য হুঁতি এবং তাৰ পছে পছে চলতি তাৰ আত্মা ঠিক সেইপৰি সেমানক সাহায্য কৰিবে।